জোনাৰ ভাববাদী পুস্তক দুই অধ্যায়। জোনাৰ প্ৰাৰ্থনা। জোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। তেওঁ ক'লে, মই জিহুৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক'লো। তাতে তেওঁ মোক উত্তৰ দিলে, চিউলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাটৰুক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে। আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে। আপোনাৰ আটাই ঢৌ আৰু তৰংগ মোৰ ওপৰৰ দি গ'ল। মই ক'লো, আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে, মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰ ফালে দৃষ্টি কৰিম। জলসমূহে মোক গ্ৰাস কৰি প্ৰাণৰ সংশয়লৈ লৈ গ'ল। অগাধ জলে মোক আগুৰি ধৰিলে। সাগৰৰ লতা বনবোৰে মোৰ মেৰাই ধৰিলে। মই ডুবি গৈ পৰ্বতবোৰৰ মূল পৰ্যন্ত নামি গ'লো। নিজৰ ডাংবোৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে। কিন্তু হে মোৰ ঈশ্বৰ জিহুৱা, আপুনি সেই গাঁতৰ পৰা মোক উঠাই আনিলে। মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ'ল, মই জিহুৱা সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। যিসকলে অসাৰ দেৱতাবোৰক মানে, তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা তাক অৱহেলা কৰে। কিন্তু মই হ'লে স্তুতি ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম। পৰিত্ৰাণ জিহুৱাৰ পৰাই আহে। পাছে জিহুৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে জোনাক বামত বমি কৰি উলিয়াই দিলে।